এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, মেচ ফিক্সিঙৰ অভিযোগত অসম ক্ৰিকেট সন্থাৰ দলৰ চাৰিগৰাকী খেলুৱৈক নিলম্বন, পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা প্ৰাক্তন বায়ুসেনা বিষয়াক গাঁও এৰিবলৈ স্থানীয় ৰাইজৰ দাবী, অৰুণাচলৰ আঞ্জাও জিলাত সংঘটিত পথ দুৰ্ঘটনাত নিহত ছগৰাকী শ্ৰমিকৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন, মন্ত্ৰী বিমল বৰাৰ শ্ৰদ্ধাঞ্জলি, ডিব্ৰুগড় আৱৰ্ত ভৱনলৈ এফ এছ এছ এ আইৰ চাৰি তাৰকাযুক্ত স্বীকৃতি আৰু ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল আজি ধৰমশালাত। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। এতিয়া শুনক বিতং বাতৰি। মেচ ফিক্সিঙৰ অভিযোগত অসম ক্ৰিকেট সন্থাই তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ চাৰিগৰাকী খেলুৱৈক নিলম্বন কৰিছে। লক্ষ্ণৌত অনুষ্ঠিত মুস্তাক আলী ট্ৰফীৰ প্ৰাথমিক পৰ্যায়ৰ খেলৰ সময়ত অসম দলৰ একাংশ খেলুৱৈ মেচ ফিক্সিং কৰিবলৈ প্ৰলোভিত কৰাৰ অভিযোগ উত্থাপিত হৈছিল। ইয়াৰ পাছতে অসম ক্ৰিকেট সন্থাই অমিত সিনহা, ঈশান আহমেদ, অমন ত্ৰিপাঠী আৰু অভিষেক ঠাকুৰক নিলম্বন কৰিছে। মেচ ফিক্সিঙৰ এই অভিযোগ লাভ কৰাৰ পাছতেই বি চি চি আইৰ দুৰ্নীতি বিৰোধী আৰু নিৰাপত্তা গোটে সমগ্ৰ ঘটনাটো সন্দৰ্ভত তদন্ত চলায়। একে সময়তে অসম ক্ৰিকেট সন্থায়ো এই অভিযোগ সন্দৰ্ভত তদন্ত চলাই চাৰিগৰাকী খেলুৱৈ অনিয়মত লিপ্ত থকা বুলি তথ্য লাভ কৰে। অসম ক্ৰিকেট সন্থাই খেলুৱৈ চাৰিগৰাকীক দলৰ পৰা নিলম্বন কৰাৰ লগতে মহানগৰ আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাত এজাহাৰ দাখিল কৰে। প্ৰাক্তন ৰঞ্জী খেলুৱৈ অমিত সিনহাই অসমক প্ৰতিনিধিত্ব কৰি 32খন খেলত অংশগ্ৰহণ কৰিছিল। শিলচৰৰ অভিষেক ঠাকুৰ চলিত ৰঞ্জী ট্ৰফীত অসম দলৰ সদস্য, ডিব্ৰুগড়ৰ ঈশান আহমেদ আৰু অমন ত্ৰিপাঠী বৰ্তমান ক্লাব পৰ্যায়ৰ অসম দলৰ খেলুৱৈ। এই অভিযোগৰ পাছতে অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে চাৰিগৰাকী খেলুৱৈয়ে সন্থাটোৰ পৰা সকলো ধৰণৰ খেলৰ লগতে কাম কাজৰ পৰা নিলম্বিত কৰা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
আজিৰ পৰা কিছুদিনৰ আগত আমি বি চি চি আইৰ পৰা এটা মেইল পাইছিলো, বি চি চি আই এণ্টি কাৰাপশ্যন বিভাগৰ পৰা, যে অসমৰ চাৰিজন প্লেয়াৰৰ ওপৰত তেখেতলোকৰ এলাৰ আছিলে, তেখেতলোকে কিছু অনুসন্ধান কৰি তেখেতলোকক কাৰাপ প্ৰেক্টিচ কৰা পোৱা গৈছে বুলি আমাক জনাইছে। তেতিয়া ইণ্টাৰনেল এনকোৱাৰী হ'ল, এনকোৱাৰীৰ পিছত দেখা গ'ল যে চাৰিজন যুৱক সন্দেহজনক আৰু তেখেতলোকে এনেকুৱা এনেকুৱা প্ৰেক্টিচ কৰিছে বুলি গম পোৱা গ'ল। যি প্ৰথম প্ৰাৰম্ভিক আমাৰ যি উদ্দেশ্য, আমি এখন মিটিং কৰিলো পৰহি আৰু এই চাৰিজন যুৱকক আমি সকলো ধৰণৰ ক্ৰিকেটিং এক্টিভিটিৰে বেন কৰা হ'ল। তাৰ লগতে আমাৰ যি চিইঅ, তেখেতে এখন এফ আই আৰ থানাত লজ কৰিছে অসম পুলিচৰ হাতত, যে এই চাৰিজন যুৱক এনেকে এনেকে প্ৰেক্টিচ কৰিছে। বাকী এতিয়া অসম পুলিচৰ আইনীভাৱে যি প্ৰক্ৰিয়া আছে তেখেতলোকৰ ওপৰত বি এম এছৰ ক্ষেত্ৰত আগবাঢ়ি যাব। মই ভাবো যে আগন্তুক সময়ত অসম ক্ৰিকেট সন্থাই হওক বা বি চি চি আই হওক, খুব ষ্ট্ৰিক্ট আমি মেক্স ফিক্সিঙৰ ক্ষেত্ৰত এই ধৰণৰ প্লেয়াৰ যাতে কোনো কাৰাপশ্যনত সোমাব নোৱাৰে, এনেকুৱা মেক্স ফিক্সিং কৰিব নোৱাৰে। আমি সেইকাৰণে পদক্ষেপ লৈ চাৰিজন খেলুৱৈক আমি বেন কৰিছো।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা 21 ডিচেম্বৰত নামৰূপৰ এমনিয়াৰ ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ উদ্দেশ্যে অসমলৈ আহিব। প্ৰধানমন্ত্ৰীৰ আগমনৰ পৰিপ্ৰেক্ষিতত কালি চাবুৱা লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাৰ বাসগৃহত দলীয় কৰ্মকৰ্তাসকলৰ সৈতে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী প্ৰশান্ত ফুকন বিশেষ আলোচনাত মিলিত হয়। প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিবলগীয়া অনুষ্ঠানটি সুচাৰুৰূপে চলাই নিয়াৰ বাবে মন্ত্ৰীগৰাকীৰ উপস্থিতিত অনুষ্ঠিত গুৰুত্বপূৰ্ণ বৈঠকখনত সকলো কৰ্মকৰ্তাকে নিজ নিজ দায়িত্বসমূহ ভগাই দিয়া হয়। মন্ত্ৰী ফুকনে সকলোকে সুকলমে নিজ নিজ দায়িত্ব পালন কৰিবলৈ আৰু প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ এই ক্ষণ ঐতিহাসিক হিচাপে চিহ্নিত কৰি তুলিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইও মন্ত্ৰীগৰাকীৰ আগমনক লৈ ক্ষেত্ৰ পৰিদৰ্শন কৰি সমগ্ৰ প্ৰস্তুতি সম্পৰ্কে বুজ লয়। তেওঁ উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে এই সন্দৰ্ভত এখন বৈঠকতো মিলিত হৈছিল। প্ৰধানমন্ত্ৰীৰ আগমন সন্দৰ্ভত ডিব্ৰুগড় জিলাৰ আটাইকেইটা বিধানসভা সমষ্টিৰ বিধায়কসকলে নিজ নিজ অঞ্চলৰ প্ৰস্তুতি সম্পৰ্কে অৱগত হ'বলৈ মিলিত হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা 29 ডিচেম্বৰত ঐতিহাসিক বটদ্ৰৱা প্ৰকল্পৰ উদ্বোধন কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ এই কাৰ্যসূচী সুকলমে আয়োজন কৰাৰ লক্ষ্যৰে কালি মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকল্পস্থলী পৰ্যবেক্ষণ কৰে। মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী আৰু শশীকান্ত দাসৰ সৈতে তেওঁ প্ৰকল্পস্থলী পৰিদৰ্শন কৰি কাম কাজসমূহৰ অগ্ৰগতিৰ বুজ লয়। বটদ্ৰৱা থানখনক কলা সংস্কৃতি আৰু আধ্যামিকতাৰ অন্যতম প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ ৰূপান্তৰ কৰাত এই প্ৰকল্পই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত তেজপুৰ আৰক্ষীয়ে কালি ভাৰতীয় বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া কুলেন্দু শৰ্মাক গ্ৰেপ্তাৰ কৰে। ধৃত কুলেন্দু শৰ্মাই দেশৰ প্ৰতিৰক্ষা বিভাগৰ অতি স্পৰ্শকাতৰ নথিপত্ৰ আৰু তথ্য সামাজিক মাধ্যমৰ জৰিয়তে পাকিস্তানী চোৰাংচোৱা প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে অভিযুক্ত লোকজনৰ লেপটপ আৰু মোবাইল জব্দ কৰি পৰীক্ষাৰ বাবে গৱেষণাগাৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে অভিযুক্ত লোকজনে 2002 চনত বায়ুসেনাৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত লোকজনে তেজপুৰ বিশ্ববিদ্যালয়ৰ ইলেক্ট্ৰনিক বিভাগত কৰ্মৰত হৈ অৱসৰ গ্ৰহণ কৰে বুলি শোণিতপুৰৰ উপ আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰিছে। ইপিনে ইপিনে কুলেন্দু শৰ্মা আকৌ কৈছোঁ ইপিনে কুলেন্দ্ৰ শৰ্মা গ্ৰেপ্তাৰৰ পাছতে গাঁওবাসীয়ে তেওঁৰ এই কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি শীঘ্ৰেই গাঁও এৰাৰ দাবী উত্থাপন কৰিছে।
দুখৰ পৰিতাপৰ কথা, কুলেন্দ্ৰ শৰ্মা ওৰফে আমি কলংকিত শৰ্মা নাম দিলো, দেশ বিক্ৰী কৰা এজন অৱসৰপ্ৰাপ্ত বায়ুসেনা বাহিনী বিষয়া। আমি ওচৰ চুবুৰীয়া হিচাপে তেওঁ কৰ্মক গৰিহণা দিছো, গাঁওবাসী হিচাপে মৰ্মাহত হৈছো, কবলৈ ভাষা নাই। এজন যদি সৈন্য বাহিনীয়ে নিজৰ দেশক বিক্ৰী কৰিবলৈ ওলাইছে, বাকী মানুহলে কি থাকিব? তেওঁৰ এনেকুৱা এটা কাম কৰিলে, তেওঁ নিজৰে ধ্বংস কৰা নহয়, পটীয়া চুবুৰী গাঁও বদনামী কৰিলে, লগতে দেশক বিক্ৰী কৰি ভাৰতবৰ্ষক গেদ্দাৰ, এজন গেদ্দাৰক আমাৰ সমাজৰ পৰা আজি বৰ্জিত কৰিবৰ কাৰণে আমি গাঁও উন্নয়ন কমিটিক অনুৰোধ কৰিম। আজি 4 বজাত আমাৰ গাঁও উন্নয়ন কমিটিৰ এখন জৰুৰী বৈঠক দিয়া হৈছে। এই 4 বজাত আমি গাঁও উন্নয়ন কমিটি আমাৰ চুবুৰীয়াটো আমি তেওঁলোকৰ ওচৰত ডিমাণ্ড ৰাখিম, তেওঁ গাঁৱৰ পৰা যাতে বহিষ্কাৰ কৰে।
নাগৰিকত্ব সংশোধনী আইন কাৰ অধীনত এতিয়ালৈকে বৰাগৰ 2 ব্যক্তিয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে। শ্ৰীভূমি জিলাত বাস কৰা বাংলাদেশৰ চট্টগ্ৰামৰ 40 বছৰীয়া এগৰাকী মহিলাক কাৰ অধীনত ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছে। নাগৰিকত্ব লাভ কৰা মহিলাগৰাকীয়ে 2007 চনত চিকিৎসাৰ বাবে আহি শ্ৰীভূমিৰ এজন ব্যক্তিৰ সৈতে বিবাহপাশত আবদ্ধ হৈ স্থায়ীভাৱে থাকিবলৈ আৰম্ভ কৰিছিল। 2019 চনত কাৰ গৃহীত হোৱাৰ পিছত নাগৰিকত্বৰ বাবে আবেদন কৰি দীৰ্ঘদিনীয়া প্ৰক্ৰিয়াৰ অন্তত কেন্দ্ৰীয় চৰকাৰৰ স্বীকৃতি লাভ কৰে। আনহাতে শিলচৰৰ এজন 61 বছৰীয়া ব্যক্তিও কাৰ অধীনত ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাত সংঘটিত শোকাবহ পথ দুৰ্ঘটনাত নিহত লোকসকলৰ মৃতদেহসমূহ কালি ৰাজ্য চৰকাৰে পৰিয়ালৰ লোকক অৰ্পণ কৰাৰ লগতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে। দুৰ্ঘটনাত মৃত্যু হোৱা 6 লোকৰ মৃতদেহ পৰিয়ালৰ লোকক অৰ্পণ কৰি মন্ত্ৰী বিমল বৰাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উল্লেখযোগ্য যে কালি দিনটোৰ উদ্ধাৰ অভিযানৰ অন্তত দুৰ্ঘটনাস্থলীৰ পৰা 11 শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। এই দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত হোৱা শ্ৰমিক বুদ্ধেশ্বৰ দীপ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। এই ভয়ংকৰ দুৰ্ঘটনাটোৰ পৰা জীৱিত অৱস্থাত উদ্ধাৰ হোৱা বুদ্ধেশ্বৰ হৈছে একমাত্ৰ শ্ৰমিক। শোকাবহ দুৰ্ঘটনাত নিহত শ্ৰমিকৰ পৰিয়ালৰ বাসগৃহত কালি নিশা উপস্থিত হৈ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লগতে তেওঁ শ্ৰমিকসকলৰ জীৱনৰ নিৰাপত্তাৰ দিশটো গুৰুত্ব সহকাৰে চৰকাৰে বিবেচনা কৰিব লাগে বুলি দাবী উত্থাপন কৰে।
এই স্থানত উপস্থিত হৈ তেওঁলোকৰ আত্মাৰ সদগতি কামনা কৰিছো, তেওঁলোকৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। আমি গোটেই প্ৰক্ৰিয়াটোত আশ্ৰয় ভাই বন্ধুসকলে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লৈ আছে, তেওঁলোককো লগ পাইছো, কৃতজ্ঞতা জ্ঞাপন কৰিছো। আমি আশা কৰিম যিকেইগৰাকী ব্যক্তি আমাৰ মাজৰ পৰা অকালতে হেৰাই গ'ল, তেওঁলোকৰ পৰিয়ালবৰ্গ সংস্থাপিত কৰাৰ ক্ষেত্ৰত চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব। ইতিমধ্যে তেওঁলোকে বিভিন্ন ঘোষণা কৰিছে, এই ঘোষণাসমূহ অতি শীঘ্ৰে কাৰ্যকৰী কৰাৰ লগতে এইসকল শ্ৰমিক যিসকল শ্ৰমিকে অসমৰ পৰা বহিৰাজ্যত গৈ বা আন আন স্থানত গৈ কাম বিচাৰিব লগা এটা পৰিৱেশ, কৰ্ম সংস্কৃতিৰে কৰ্মমুখী চিন্তাৰে সৈতে চৰকাৰে নিজৰ ঠাইতে থাকি সংস্থাপিত হ'ব পৰাকৈ আমাৰ মানুহৰ বাবে কৰ্মৰ সন্ধান দিবৰ কাৰণে আমি চৰকাৰলৈ আহ্বান জনাম। আৰু এইসকল শ্ৰমিকৰ যি মৃত্যু হল, সেইসকল শ্ৰমিকৰ উপৰিও আঘাতপ্ৰাপ্ত লোক আছে, তেওঁলোকৰ আশু আৰোগ্য কামনা কৰিছো।
ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অৱ ইণ্ডিয়া চমুকৈ FSSAI ডিব্ৰুগড় জিলা আৱৰ্ত ভৱনলৈ 4 তাৰকাযুক্ত মূল্যায়নৰ স্বীকৃতি প্ৰদান কৰিছে। ডিব্ৰুগড় জিলা আৱৰ্ত ভৱনে অসমৰ প্ৰথম আৰু একমাত্ৰ আৱৰ্ত ভৱন হিচাপে এই স্বীকৃতি পত্ৰৰ জৰিয়তে ইট ৰাইট কেম্পাছৰ স্বীকৃতি লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সমৰ্থ হৈছে। FSSAI নেতৃত্বত ইট ৰাইট কেম্পাছৰ লক্ষ্য হৈছে সমগ্ৰ দেশৰ বিশ্ববিদ্যালয় মহাবিদ্যালয় কৰ্মক্ষেত্ৰ চিকিৎসালয় আৰু চাহ বাগিচা আদি চৌহদত নিৰাপদ স্বাস্থ্যসন্মত আৰু বহনক্ষম খাদ্যৰ ব্যৱস্থা কৰা। সমগ্ৰ দেশতেই 14 লাখ অংগনবাড়ী কেন্দ্ৰ আৰু ৰাজ্যত প্ৰায় 63,000 অংগনবাড়ী কেন্দ্ৰই শিশুৰ বিকাশ আৰু উন্নয়নৰ হকে কাম কৰি সমগ্ৰ বিশ্বৰ সন্মুখতেই এটা বৃহৎ উন্নয়নমূলক প্ৰকল্প হিচাপে পৰিগণিত হৈছে বুলি শিশু বিকাশ প্ৰকল্পৰ চিপাঝাৰৰ প্ৰকল্প বিষয়া প্ৰণীতা তালুকদাৰে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ কালি নিশা প্ৰচাৰিত দৃষ্টিপাত অনুষ্ঠানত প্ৰকাশ কৰে। এই অনুষ্ঠানত শিশু সংহত প্ৰকল্পৰ শিশুৰ বিকাশ আৰু মহিলাৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰী কাৰ্যসূচী সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হয়। আলোচনাত ভাগ লৈ ৰামপুৰ শিশু বিকাশ প্ৰকল্পৰ প্ৰকল্প বিষয়া গীতা দেৱীয়ে অনুষ্ঠানটিৰ আঁত ধৰে জিন্তি ৰাণী ডেকাই। অনুষ্ঠানটিৰ পৰিকল্পনা আৰু প্ৰযোজনা ৰাজীৱ লোচন বৰঠাকুৰৰ আৰু প্ৰযোজনা সহযোগী আছিল আমিনুল ইছলামৰ। নগাঁও জিলা প্ৰশাসনে পৰহিলৈ ঢিং ৰাজচক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱত উচ্ছেদ চলাব। চালনাবাৰী গাঁৱৰ ভেৰভেৰী বিলৰ পৰা মাগুৰমাৰী বিললৈকে এই উচ্ছেদ চলিব। ঢিং ৰাজচক্ৰ চক্ৰ বিষয়াই কালি উচ্ছেদ চলাবলগীয়া স্থানসমূহ পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে একাংশ মীনপালকে টুকটুকি আহোমগাঁও কটগুৰি ৰৌমাৰী বিল মৈৰাধ্বজ গাঁৱত থকা প্ৰাকৃতিক পানীৰ সুঁতি ৰুদ্ধ কৰি অবৈধভাৱে পুখুৰীৰ বান্ধ নিৰ্মাণ কৰিছে, যাৰ ফলত পানীৰ চলাচল বন্ধ হৈ যোৱাত গাঁওবাসীয়ে সমস্যাৰ সন্মুখীন হৈছে। প্ৰাকৃতিক পানীৰ সুঁতি পুনৰ উজ্জীৱিত কৰাৰ লক্ষ্যৰে 16 ডিচেম্বৰত এই অঞ্চলসমূহত উচ্ছেদ চলিব বুলি চক্ৰ বিষয়া সৌৰভ কুমাৰে জানিবলৈ দিছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত অনুষ্ঠিত হৈ থকা চতুৰ্দশ ডিব্ৰুগড় গ্ৰন্থমেলাত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে গ্ৰন্থমেলাৰ বাকৰিত উপস্থিত হৈ নৱপ্ৰজন্মক গ্ৰন্থ অধ্যয়নৰ বাবে আহ্বান জনায়। তেওঁ কয় যে গ্ৰন্থ অধ্যয়নৰ অভ্যাসেহে এখন সমাজক শক্তিশালী কৰিব পাৰে। বৰ্তমানৰ প্ৰতিযোগিতাৰ পৃথিৱীখনত সফলতাৰে বৰ্তি থাকিবলৈ হলে অধ্যয়নৰ বিকল্প নাই বুলি তেওঁ উল্লেখ কৰে। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল আজি ধৰমশালাত অনুষ্ঠিত হ'ব। শৃংখলাত সম্প্ৰতি দুয়োটা দল 1-1 সমতা লাভ কৰি আছে। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চকু ফুৰা ঋতুপৰ্ণা বৰাৰ সৈতে।
অসমৰ বায়ুসেনাৰ প্ৰাক্তন বিষয়া গ্ৰেপ্তাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত দাখিল হোৱা অভিযোগনামাকে ধৰি বিভিন্ন বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান পাইছে। অহা 29 ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত নিৰ্মাণ হৈ থকা বটদ্ৰৱ প্ৰকল্প মুকলি কৰিব বুলি মন্ত্ৰী পীযুষ হাজৰিকাই জানিবলৈ দিছে। বাতৰিটো দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। যোৱা 9 মাহত ৰাজ্যত পক্সো আইনৰ অধীনত 2446টা গোচৰ ৰুজু হোৱা বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কলকাতাৰ ছল্টলেক ষ্টেডিয়ামৰ পৰা ফুটবল তাৰকা লিঅনেল মেছিয়ে নিৰ্ধাৰিত সময়তকৈ 10 মিনিট পূৰ্বে ষ্টেডিয়াম এৰি যোৱাৰ পাছত দৰ্শক ক্ষুণ্ণ হোৱাৰ বাতৰিটো অসমীয়া খবৰ আৰু দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ক্ৰীড়াপ্ৰেমীসকললৈ ক্ষমা খোজাৰ বাতৰিটো দ্য আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসম ক্ৰিকেটত মেচ ফিক্সিঙৰ অভিযোগত 4 গৰাকী খেলুৱৈক নিলম্বন কৰা বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই অসমকে ধৰি 12খন ৰাজ্যত ঘন কুঁৱলী পৰিব বুলি পূৰ্বাভাস জাৰি কৰিছে। বাতৰিটো নিয়মীয়া বাৰ্তা কাকতত প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। গেৰুকামুখত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত বনজুয়ে আগুৰি ধৰা বাতৰিটো আমাৰ অসম কাকতত প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক মুম্বাইত শ্ৰী চন্দ্ৰশেখৰেন্দ্ৰ সৰস্বতী ৰাষ্ট্ৰীয় বিশিষ্টতা বঁটা প্ৰদান কৰা বাতৰিটো দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ ঋতুপৰ্ণা। বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলীয়ে আৱৰি থাকিব। অৱশ্যে পাছলৈ বতৰ ফৰকাল হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 27 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 11 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মণিপুৰ, মিজোৰাম আৰু মেঘালয় কুঁৱলীয়ে আৱৰি ৰখাৰ লগতে অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু ত্ৰিপুৰাত বতৰ শুকান হৈ থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা জনাইছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। মেচ ফিক্সিঙৰ অভিযোগত অসম ক্ৰিকেট সন্থাৰ 4 গৰাকী খেলুৱৈক নিলম্বন। পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা প্ৰাক্তন বায়ুসেনা বিষয়াক গাঁও এৰিবলৈ স্থানীয় ৰাইজৰ দাবী। অৰুণাচলৰ আঞ্জাও জিলাত সংঘটিত পথ দুৰ্ঘটনাত নিহত 6 গৰাকী শ্ৰমিকৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন, মন্ত্ৰী বিমল বৰাৰ শ্ৰদ্ধাঞ্জলি। ডিব্ৰুগড় আৱৰ্ত ভৱনলৈ FSSAIৰ 4-তাৰকাযুক্ত স্বীকৃতি। আৰু ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ 5খনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল আজি ধৰমশালাত। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।